জিৰিমিয়া 51 অধ্যায়। যিহুৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ আৰু লেপ কামৈ নিবাসীবিলাকৰ বিৰুদ্ধে এক বিনাশক বতাহ বলোৱাম আৰু বাবিললৈ বিদেশীবোৰক পঠাম। সিহঁতে তাক জানিব আৰু তাৰ দেশ শূন্য কৰিব, কিয়নো সংকটৰ দিনা সিহঁত চাৰিওফালে তাৰ বিৰুদ্ধি হ'ব। ধনুধৰে নিজ ধনু নিভিৰাওক আৰু কবচ পিন্ধি অহংকাৰ নকৰক। তোমালোকে তাৰ ডেকা মানুহবিলাকক দয়া নকৰিবা, তাৰ সকলো সৈন্যক নিঃশেষে বিনষ্ট কৰা। সিহঁত কলডিয়াবিলাকৰ দেশত হত হৈ আৰু তাৰ আলিত খোজ খাই পৰি থাকিব, কিয়নো যদিও ইজৰাইল কি যিহুদা দেশ ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাৰ বিৰুদ্ধে দুখেৰে ভৰা, তথাপি বাহিনীসকলৰ ঈশ্বৰ যিহুৱাৰ দ্বাৰাই সি পৰিতিক্ত হোৱা নাই। তোমালোকে বাবিলৰ মাজৰ পৰা পলোৱা আৰু প্ৰতিজনে নিজ নিজ প্ৰাণ ৰক্ষা কৰা, তাৰ দুখত বিনষ্ট নহবা, কিয়নো এইয়ে যিহুৱাৰ সদা প্ৰতিকাৰৰ সময়, তেওঁ তাক প্ৰতিফল দিব। বাবিল সমস্ত পৃথিৱীক মতলীয়া কৰা যিহুৱাৰ হাতত থকা সোণৰ এক পাণপাত্ৰ। জাতিবিলাকে তাৰ দাক্ষাৰক পাণ কৰিলে, সেই নিমিত্তে জাতিবিলাক পগলা হ'ল। বাবিল অকস্মাত পতিত হৈ বিনষ্ট হ'ল। তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা, তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ'ব পাৰে। আমি বাবিলক সুস্থ কৰিবলৈ যত্ন কৰিছিলোঁ, কিন্তু সি সুস্থ নহ'ল। তোমালোকে তাক ত্যাগ কৰা, আহা আমি প্ৰতিজনে নিজ নিজ দেশলৈ যাওঁ হওক, কিয়নো তাৰ দুখে আকাশ স্পৰ্শ কৰিছে আৰু গগনমণ্ডললৈকে উঠিছে। যিহুৱাই আমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিলে, আহা আমি আমাৰ ঈশ্বৰ যিহুৱাৰ কৰ্ম চিয়োনত প্ৰচাৰ কৰোঁগৈ। তোমালোকে কাঁড়বোৰ ধাৰ দিয়া, ঢাল শকতকৈ ধৰা। যিহুৱাই মাদিয়াম ৰজাসকলৰ মন উচতাইছে, কিয়নো বাবিলক নষ্ট কৰিবৰ নিমিত্তে তেওঁ কল্পনা তাৰ বিৰুদ্ধী, কাৰণ এইয়ে যিহুৱাই সদা প্ৰতিকাৰ। তোমালোকে বাবিলৰ গড়ৰ অহিতে ধবজা তোলা, পৰিয়াবোৰক হাঁহিয়াল কৰোৱা, পহৰী নিযুক্ত কৰা আৰু গুপুত ঠাইত সৈন্য ৰাখা, কিয়নো যিহুৱাই বাবিল নিবাসীবিলাকৰ বিষয়ে কোৱা কথা কল্পনা কৰিলে আৰু সিদ্ধও কৰিলে। হে বহু জল নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ হ'ল। বাহিনীসকলৰ যিহুৱাই নিজ নাম লৈ শপত খাই ক'লে, মই অৱশ্যে ফৰিঙৰ নিচিনাকৈ মানুহেৰে তোমাক পৰিপূৰ্ণ কৰিম, আৰু সিহঁতে তোমাৰ বিৰুদ্ধে জয়ধ্বনি কৰিব। তেওঁ নিজ শক্তিৰে পৃথিৱীৰ সৃজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশমণ্ডল বিস্তাৰ কৰিলে। তেওঁ মাত লগালে আকাশমণ্ডলত জলসমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্তভাগৰ পৰা ভাৱবোৰ তোলে। তেওঁ বৃষ্টিৰ নিমিত্তে বিজুলী চৰ্জে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে। প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূন্য প্ৰতিজন সোণাৰী তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়, কাৰণ তাৰ হাঁচত ঢলা মূৰ্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস প্ৰশ্বাস নাই, সেইবোৰ ভাৱ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন। দণ্ড দিয়া কালত সেইবোৰ বিনষ্ট হ'ব। জাকোবৰ অংশ সেইবোৰৰ নিচিনা নহয়, কিয়নো তেওঁ সকলোৰে নিৰ্মাণকৰ্তা আৰু ইজৰাইল তেওঁৰ আধিপত্যৰ ফৈদ, বাহিনীসকলৰ যিহুৱা তেওঁৰ নাম। তুমি মোৰ গদা আৰু যুদ্ধৰ অস্ত্ৰ, তোমাৰ দ্বাৰাই মই নানা জাতিক খণ্ড খণ্ড কৰিম আৰু তোমাৰ দ্বাৰাই নানা ৰাজ্য সংহাৰ কৰিম। মই তোমাৰ দ্বাৰাই ঘোঁৰা আৰু তাত উঠাজনক দুখৰ দুখৰ কৰিম, তোমাৰ দ্বাৰাই ৰথ আৰু তাত উঠাজনক দুখৰ দুখৰ কৰিম। মই তোমাৰ দ্বাৰাই মতা আৰু তিৰোতাক দুখৰ দুখৰ কৰিম, আৰু তোমাৰ দ্বাৰাই বুঢ়া আৰু ডেকাক দুখৰ দুখৰ কৰিম। আৰু তোমাৰ দ্বাৰাই যুৱা আৰু যুৱতীক দুখৰ দুখৰ কৰিম। মই তোমাৰ দ্বাৰাই জাকৰ ৰখীয়াক আৰু তাৰ জাকক দুখৰ দুখৰ কৰিম। তোমাৰ দ্বাৰাই খেতিয়কক আৰু তাৰ বলদশালক দুখৰ দুখৰ কৰিম। তোমাৰ দ্বাৰাই শাসনকৰ্তা আৰু দেখাধক্ষবিলাকক দুখৰ দুখৰ কৰিম। আৰু জিহুৱাই কৈছে, মই বাবিলক আৰু কলদিয়া নিবাসী আটাইবোৰক তোমালোকৰ দৃষ্টিত সিহঁতে চিউনত কৰা সকলো কুকৰ্মৰ প্ৰতিফল দিম। জিহুৱাই কৈছে, সেই সমস্ত পৃথিৱী বিনষ্ট কৰোতা বিনাশক পৰ্বত, মই তোমাৰ বিপক্ষ, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম আৰু তোমাক জ্বলি যোৱা পৰ্বত কৰিম। চুকৰ পৰা ভৃত্তিমূলৰ নিমিত্তে কোনো মানুহে তোমাৰ পৰা এটি শিলো নলব। কিন্তু জিহুৱাই কৈছে, তুমি চিৰকলীয়া ধ্বংসৰ স্থান হবা। তোমালোকে দেশত নিচান তোলা, জাতিবিলাকৰ মাজত শিঙা বজোৱা, তাৰ অহিতে জাতিবিলাকক যুগুত কৰা, অৰাৰত মিন্নি আৰু অস্কিনচ ৰাজ্যবোৰক তাৰ অহিতে মাতা, তাৰ অহিতে প্ৰধান সেনাপতি নিযুক্ত কৰা, হুং থকা ফৰিঙৰ নিচিনাকৈ ঘোঁৰাবোৰ পঠোৱা। তোমালোকে তাৰ অহিতে জাতিবিলাকক, মাদিয়া দেশৰ ৰজাবিলাকক, তাৰ শাসনকৰ্তা আৰু সকলো দেখাধক্ষবিলাকক আৰু তেওঁবিলাকৰ ৰাজ্যৰ সমস্ত দেশৰ লোকক যুগুত কৰা। দেশ কঁপিছে আৰু বেদনা পাইছে, কিয়নো বাবিল দেশক ধ্বংস আৰু নিবাসী শূন্য কৰিবলৈ বাবিলৰ অহিতে জিহুৱাৰ সংকল্প সিদ্ধ হৈছে। বাবিলৰ বীৰবিলাকে যুদ্ধ কৰিবলৈ এৰিছে, তেওঁবিলাকৰ দৃহ কোটবোৰত থাকিছে, তেওঁবিলাকৰ শক্তি নাইকিয়া হ'ল, তেওঁবিলাক তিৰোতাৰ নিচিনা হ'ল। বাবিলৰ বাসস্থানবোৰত জুই লাগিল, তাৰ ডাংবোৰ ভাগিল। বাবিলৰ ৰজা নগৰ যে চাৰিওপিনে শত্ৰুৰ হাতত পৰিল, ইয়াকে তেওঁক জনাবৰ নিমিত্তে এটা ডাকৱালা লৰি গৈ আন ডাকৱালাৰ আৰু এজন দূতে আন দূতৰ লগ পাইছে, আৰু পাৰঘাটবোৰ লৰোৱা হ'ল, নলবোৰ জুই লগাই পুৰিলে, আৰু যোদ্ধাৰুবিলাক বিহ্বল হ'ল। কিয়নো ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, বাবিল জীয়াৰী শস্য মৰণা মৰা কালৰ খলাস্বৰূপ, আৰু অলপতে শস্য কাটিবৰ সময় তাইলৈ আহিব। বাবিলৰ ৰজা নবুখদনেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূন্য পাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সুস্বাদু বস্তুৰে উদৰ পূৰ কৰিলে আৰু মোক বাহিৰলৈ পেলালে। মোলৈ আৰু মোৰ মাংসলৈ কৰা অত্যাচাৰৰ ফল বাবিললৈ হওক, এইবুলি চিয়োন নিবাসিনীয়ে হ'ব, আৰু মোৰ ৰক্তপাতৰ ফল কলদিয়া নিবাসীবিলাকলৈ ঘটক, এইবুলি জেৰুচালেমে ক'ব। এই হেতুকে জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম। মই তাৰ সমুদ্ৰ জলশূন্য কৰিম আৰু তাৰ ভূমুক শুকুৱাম, আৰু বাবিল ভগ্ন ৰাখি শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসী শূন্য হ'ব। সিহঁতে ডেকা সিংহৰ নিচিনাকৈ একেলগে গৰ্জন কৰিব, সিহঁতে সিংহৰ পোৱালীৰ নিচিনাকৈ গুজৰিব। জিহুৱাই কৈছে, সিহঁতৰ ৰাগি ধৰা সময়ত মই সিহঁতলৈ ভোজ পাতিম, আৰু সিহঁতে ৰং ধেমালি কৰিবৰ নিমিত্তে আৰু অনন্ত নিদ্ৰা গৈ সাৰ নাপাবৰ নিমিত্তে সিহঁতক মতলীয়া কৰিম। মই সিহঁতক মেৰ পোৱালীৰ নিচিনাকৈ মতা ছাগেৰে সৈতে মতা মেৰৰ নিচিনাকৈ বধৰ ঠাইলৈ নমাই আনিম। চেচকক কেনেৰূপে হাত কৰি লোৱা হ'ল, গোটেই পৃথিৱীৰ প্ৰশংসাৰ স্থল কেনে অকস্মাত ধৰা পৰিল, জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসৰ স্থান হ'ল। বাবিলৰ ওপৰত সমুদ্ৰ উঠিল, তাৰ ঢৌসমূহেৰে তাক ঢকা হ'ল, তাৰ নগৰবোৰ ধ্বংসৰ স্থান, শুকান ভূমি, মৰুভূমি, মানুহে বাস নকৰা বা তাৰ মাজেদি মনুষ্য সন্তান নোযোৱাৰ ঠাই হ'ল। মই বাবিলত বেল দেৱতাক দণ্ড দিম, আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম। জাতিবিলাকে তাৰ ওচৰলৈ একেলগে ফুট বোৱা দি আৰু নবব, এনেকৈ বাবিলৰ গড়ো পতিত হ'ব। হে মোৰ প্ৰজাবিলাক, তোমালোক তাৰ মাজৰ পৰা ওলোৱা, আৰু প্ৰতিজনে জিহুৱাৰ প্ৰচণ্ড ক্ৰোধৰ পৰা নিজকে ৰক্ষা কৰা। তোমালোকৰ হৃদয় হাঁহ নাইকিয়া নহওক, বা দেশত শুনা জনৰবৰ নিমিত্তে তোমালোকে ভয় নকৰিবা, কিয়নো এবছৰত এটি জনৰব হ'ব, আৰু দেশত অত্যাচাৰ শাসনকৰ্তাৰ অহিতে শাসনকৰ্তা হ'ব। এই হেতুকে চোৱা, যিদিনা মই বাবিলৰ কটা প্ৰতিমাবোৰক দণ্ড দিম আৰু তাৰ গোটেই দেশে লাজ পাব, এনেদিন আহিছে, তাৰ সমস্ত হত লোক তাৰ মাজত পতিত হ'ব। তেতিয়া আকাশমণ্ডল আৰু পৃথিৱী আৰু সেইবোৰত থকা সকলোৱে বাবিলৰ ওপৰত আনন্দ গান কৰিব, কিয়নো যিহুৱাই কৈছে, বিনাশকবোৰ উত্তৰৰ পৰা তাৰ গুৰিলৈ আহিব। বাবিলে যেনেকৈ ইজৰাইলৰ হত লোকবিলাকক পতিত কৰিলে, সেইদৰে সমস্ত দেশৰ হত লোকবিলাক বাবিলত পতিত হ'ব। সেই তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকবিলাক, তোমালোকে যোৱা, ৰৈ নাথাকিবা, দূৰৈৰ পৰা যিহুৱাক সোঁৱৰণ কৰা, আৰু জেৰুচালেম তোমালোকৰ মনত উদয় হওক। আমি ধিক্কাৰৰ কথা শুনি লাজ পাইছো, আমাৰ মুখ অপমানে ঢাকিছে, কিয়নো বিদেশীবিলাক জিহুৱাৰ গৃহৰ পবিত্ৰ স্থানবোৰত সোমাল। এই হেতুকে জিহুৱাই কৈছে, চোৱা, যিদিনা মই তাৰ কটা প্ৰতিমাবোৰক দণ্ড দিম আৰু তাৰ দেশৰ সকলোফালে খুন হোৱা লোকে একাব, এনেদিন আহিছে। জিহুৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয় আৰু তাৰ ওখ কোটবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব। বাবিলৰ পৰা চিঞৰৰ আৰু কলদিয়াবিলাকৰ দেশৰ পৰা মহাসংহাৰৰ শব্দ উঠিছে, কিয়নো জিহুৱাই বাবিলক উন্নত কৰিছে আৰু তাৰ মাজত হোৱা মহাশব্দ নাইকিয়া কৰিছে। সিহঁতৰ ঢৌবোৰে জলসমূহৰ নিচিনাকৈ গৰ্জন কৰিছে, সিহঁতৰ কোলাহলৰ শব্দ শুনা গৈছে, কাৰণ তাৰ ওপৰলৈ বাবিলৰ ওপৰলৈকে বিনাশক আহিল আৰু তাৰ বীৰবিলাক ধৰা পৰিল। তেওঁবিলাকৰ ধনু দুখৰ দুখৰকৈ ভঙা হ'ল, কিয়নো জিহুৱা প্ৰতিফল দিওঁতা ঈশ্বৰ, তেওঁ অৱশ্যে প্ৰতিফল দিব। আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্তা আৰু দেশাধ্যক্ষবিলাকক আৰু তাৰ বাৰবিলাকক মতলীয়া কৰিম। আৰু বাহিনীসকলৰ জিহুৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ হাৰ নাপাব। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ নিঃশেষে বিনষ্ট হ'ব আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ'ব, আৰু লোকবিলাকে অসাৰৰ নিমিত্তে আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ'ব। মহছেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ চৰায়া জিহুদাৰ ৰজা ছিদিকিয়াৰ সৈতে বাবিললৈ যোৱা সময়ত তেওঁ ৰাজত্বৰ চতুৰ্থ বছৰত জিৰিমিয়া ভাববাদীয়ে তেওঁক দিয়া আজ্ঞাৰ কথা। হে চৰায়া, ৰাজগৃহৰ প্ৰধান অধ্যক্ষ আছিল আৰু বাবিললৈ ঘটিব লগা সকলো অমংগলৰ কথা, অৰ্থাৎ বাবিলৰ বিষয়ে লিখা এই আটাইবোৰ বাক্য জিৰিমিয়াই এখন পুথিত লিখিলে। আৰু জিৰিমিয়াই চৰায়াক ক'লে, সাৱধান, তুমি বাবিল পালে এই সকলো কথা পাঠ কৰিবা আৰু ক'বা, হে জিহুৱা, পশু কি মানুহ কোনেও ইয়াত বাস নকৰিবৰ নিমিত্তে, কিন্তু চিৰকাললৈকে ধ্বংসৰ স্থান হ'বৰ নিমিত্তে উচ্ছন্ন কৰিবৰ কথা তুমি এই ঠাইৰ বিষয়ে কৈছা। পাছে তুমি এই পুথিখন পঢ়ি এটোৱা হ'লে ইয়াত এটা শিল বান্ধি ফৰাত নদীৰ মাজ ঠাইত পেলাই দিবা, আৰু তুমি ক'বা, মই বাবিললৈ যি অমংগল ঘটাম তাৰ কাৰণে বাবিল এইদৰে মগ্ন থাকিব, কেতিয়াও আৰু নুঠিব, আৰু সিহঁত ক্লান্ত হ'ব। জিৰিমিয়াৰ বাক্য ইমানলৈকে।